প্ৰথম ৰাজাৱলী 11 অধ্যায়। চলোমনৰ বহু বিবাহ আৰু দেৱপূজা, তেওঁৰ হত্যু, তেওঁৰ মৃত্যু। সেই সময়ৰ ৰজা চলোমনে অনেক বিদেশী মহিলাক প্ৰেম কৰিছিল। হৰুণৰ জীয়েকৰ বাহিৰে তেওঁ মোৱাবিয়া, অমুনিয়া, ইডুমিয়া, চিডুনিয়া আৰু হিট্টিয়াৰ মহিলাসকলকো প্ৰেম কৰিছিল। যি যি জাতিবোৰৰ বিষয়ে জিহুৱাই ইজৰাইলৰ সন্তানসকলক কৈছিল যে তোমালোকে বিয়া পতাৰ বাবে তেওঁলোকৰ মাজলৈ নাযাবা আৰু তেওঁলোককো তোমালোকৰ মাজত আহিবলৈ নিদিবা, কিয়নো তেওঁলোকে তোমালোকৰ মন অৱশ্যে তেওঁলোকৰ দেৱতাবোৰলৈ ঘূৰাব। কিন্তু তেওঁলোকৰেই প্ৰেমত চলোমন আসক্ত হৈছিল। চলোমনৰ 700 ৰাজকুঁৱৰী পত্নী আৰু 300 উপপত্নী আছিল। তেওঁ এই পত্নীসকলে তেওঁৰ মন অপথে লৈ গৈছিল, কিয়নো চলোমনৰ বৃদ্ধ অৱস্থাত তেওঁৰ পত্নীসকলে তেওঁৰ মন অপথে নি ইতৰ দেৱতাবোৰৰ পাছত চলালে। তেওঁ সম্পূৰ্ণৰূপে তেওঁৰ পিতৃ দাউদৰ মনৰ দৰে তেওঁ মন নিজ ঈশ্বৰ জিহুৱাৰ আগত আত্মসমৰ্পণ কৰা নাছিল। কাৰণ চলোমনে চিডুনিয়াসকলৰ দেৱী অষ্টাৰেটৰ আৰু অমুনিয়াসকলৰ ঘিনলগীয়া দেৱতা মিলকমৰ পথত চলিছিল। এইদৰে চলোমনে জিহুৱাৰ দৃষ্টিত কু আচৰণ কৰিছিল। তেওঁ পিতৃ দাউদৰ যিদৰে সকলোভাৱে জিহুৱাৰ পাছত চলিছিল, তেওঁ সেইদৰে সম্পূৰ্ণৰূপে জিহুৱাৰ পাছত চলা নাছিল। সেই সময়ত চলোমনে জিৰচালেমৰ পূব দিশে থকা পৰ্বতত মোৱাবৰ ঘিনলগীয়া দেৱতা কমুচ আৰু অমুনৰ সন্তানসকলৰ ঘিনলগীয়া দেৱতা মোলকৰ কাৰণে এখন পবিত্ৰ ঠাই নিৰ্মাণ কৰিছিল। তেওঁ যিমান বিদেশী পত্নী আছিল সেই সকলোৰে কাৰণে তেওঁ পবিত্ৰ ঠাইবোৰ নিৰ্মাণ কৰিছিল আৰু এই ঠাইবোৰত তেওঁলোকৰ নিজ নিজ দেৱতাৰ উদ্দেশ্যে তেওঁলোকে ধূপ জ্বলাইছিল আৰু বলিদান কৰিছিল। জিহুৱা চলোমনৰ ওপৰত ক্ৰুদ্ধ হ'ল, কিয়নো তেওঁ মন ইজৰাইলৰ ঈশ্বৰ জিহুৱাৰ পৰা অপথে গ'ল, যদিও তেওঁ দুবাৰ তেওঁক দৰ্শন দিছিল আৰু যি বিষয়ে তেওঁক আজ্ঞা দি অন্য দেৱতাবোৰৰ পাছত যাবলৈ বাধা দিছিল, কিন্তু জিহুৱাই দিয়া সেই আজ্ঞা তেওঁ পালন নকৰিলে। সেইকাৰণে জিহুৱাই চলোমনক ক'লে, কিয়নো তুমি এনে কৰ্ম কৰিলা আৰু মই তোমাক দিয়া মোৰ নিয়ম চুক্তি আৰু বিধিবোৰ পালন নকৰিলা, সেইবাবে মই নিশ্চয় তোমাৰ পৰা ৰাজ্য কাঢ়িলৈ তোমাৰ দাসক দিম। কিন্তু তোমাৰ পিতৃ দাউদৰ কাৰণে মই তোমাৰ জীৱনকালত এনেধৰণে নকৰিম, কিন্তু তোমাৰ পুত্ৰৰ হাতৰ পৰা তাক কাঢ়ি ল'ম। তথাপি মই গোটেই ৰাজ্য কাঢ়ি নলম, কিন্তু মোৰ দাস দাউদৰ বাবে আৰু মোৰ মনোনীত জিৰচালেমৰ বাবে তোমাৰ পুত্ৰক এক ফৈদ দিম। তেতিয়া জিহুৱাই ইডুমিয়া হদ্দত নামেৰে চলোমনৰ এজন হত্যুক বিদ্ৰোহ কৰালে। তেওঁ ইডুম দেশীয় ৰাজবংশৰ এজন লোক আছিল। যি সময়ত দায়ুদ ইডুম দেশত আছিল, তেতিয়া সেনাপতি জোৱাবে হত হোৱা প্ৰতিজন লোকক ইডুমত মৈদাম দিবলৈ গৈছিল। জোৱাব আৰু সমুদায় ইজৰাইলৰ লোক ইডুমত ছমাহ থাকি ইডুমৰ সকলো পুৰুষক সংহাৰ কৰিছিল। কিন্তু সেই সময়ত হদ্দত কম বয়সীয়া হোৱাৰ বাবে তেওঁ পিতৃৰ ডাকবোৰে তেওঁক আন ইডুমিয়া লোকসকলৰ সৈতে মিশ্ৰলৈ লৈ গৈছিল। তেওঁলোকে মিডিয়নৰ পৰা ওলাই আহি প্ৰাণলৈ গৈছিল। এই ঠাইৰ পৰা তেওঁলোকে মানুহ লগত লৈ মিশ্ৰলৈ গৈছিল আৰু পাছত মিশ্ৰৰ ৰজা ফৰুণৰ ওচৰলৈ গৈছিল। ৰজা ফৰুণে তেওঁক এটা ঘৰ দিছিল আৰু জীৱিকাৰ উপায় নিৰূপণ কৰি তেওঁক মাতিও দিছিল। তাতে হদ্দে ফৰুণৰ আগত ইমান অধিক অনুগ্ৰহ পাইছিল যে ফৰুণে নিজৰ ভাইজা ৰাণী তহপিনেশ্বৰ ভনীয়েকক তেওঁৰ সৈতে বিয়া দিছিল। তহপিনেশ্বৰ সেই ভনীয়েকে হদ্দক এটি পুত্ৰ জন্ম দিলে। তেওঁলোকে তাৰ নাম গণুবট ৰাখিলে। তাক তহপিনেশে ফৰুণৰ ঘৰতে ডাঙৰ দীঘল কৰিলে। গণুবট ফৰুণৰ ঘৰতে ফৰুণৰ পুত্ৰসকলৰ মাজতে বাস কৰিছিল। পাছত যেতিয়া দায়ুদ তেওঁৰ পূৰ্বপুৰুষসকলৰ লগত নিদ্ৰিত হোৱা আৰু সেনাপতি জোৱাবৰ মৃত্যুৰ কথা সদ্যে মিছৰ দেশত শুনিবলৈ পালে। তেতিয়া তেওঁ ফৰুণক ক'লে, মোক বিদায় দিয়ক, মই নিজ দেশলৈ যাওঁ। তেতিয়া ফৰুণে তেওঁক ক'লে, মোৰ পৰা তোমাৰ কিহৰ অভাৱ হৈছে যে তুমি নিজৰ দেশলৈ যাবলৈ ইচ্ছা কৰিছা? সদ্যে ক'লে, একোৰো অভাৱ হোৱা নাই, মোক কেৱল যাবলৈ দিয়ক। ঈশ্বৰে চলোমনৰ আন এজন শত্ৰুক বিদ্ৰোহ কৰাইছিল। তেওঁ হ'ল ইলিয়াদা পুত্ৰ ৰজুন। এই লোকজনে নিজ প্ৰভু চুৱাৰ ৰজা হদ্দেজৰৰ পৰা পলাই গৈছিল আৰু যি কালত ডায়ুদে চুবিয়াহঁতক পৰাস্ত কৰিছিল, সেইকালৰ ৰজুনে তেওঁ নিজৰ লগত মানুহ গোটাই দলৰ ওপৰত দলপতি হৈছিল। তেতিয়া ৰজুনে সেই দলটোৱে ডম্মৰচক্ৰলৈ গৈছিল আৰু তাত বাস কৰি ডম্মৰচক্ৰৰ ওপৰত শাসন কৰিছিল। সদ্যে কৰা অপকাৰৰ বাহিৰেও তেওঁ চলোমনৰ গোটেই আয়ুসৰ কালত ইজৰাইলৰ শত্ৰু হৈ থাকিল। তেওঁ ইজৰাইলক ঘিণ কৰিলে আৰু অৰামৰ ওপৰত ৰাজত্ব কৰিলে। তেতিয়া চৰেদাত থকা ইফ্ৰইমিয়া নবাটৰ পুত্ৰ জাৰ্বিয়াম নামেৰে চলোমনৰ এজন বিষয়া আছিল। তেওঁ মাকৰ নাম চৰুৱা আৰু তাই এজনী বিধৱা মহিলা আছিল। তেওঁ ৰজাৰ বিৰুদ্ধে হাত দাঙিলে। তেওঁ ৰজাৰ বিৰুদ্ধে হাত দঙাৰ কাৰণ আছিল যে চলোমনে মিল্লো নিৰ্মাণ কৰিছিল আৰু তেওঁ পিতৃ ডায়ুদৰ নগৰ গড় ভগা ঠাই এডোখৰ তেওঁ বন্ধ কৰিছিল। সেই জাৰ্বিয়াম এজন বলৱান আৰু হাঁহিয়াল লোক আছিল। চলোমনে সেই ডেকাজনক পৰিশ্ৰমী দেখি তেওঁক যোছেফৰ বংশৰ সকলো ভাৰ বোৱা লোকৰ ওপৰত অধ্যক্ষ পাতিছিল। যি সময়ত জাৰ্বিয়াম জিৰচালেমৰ পৰা বাহিৰলৈ ওলাই আহিছিল, সেই সময়ত চিলুনিয়া অহিয়া ভাববাদীয়ে তেওঁক বাটত লগ পালে। তেতিয়া অহিয়াই গাত নতুন কাপোৰ পিন্ধি আছিল আৰু পথাৰত তেওঁলোক দুজন অকলে আছিল। তেতিয়া অহিয়াই নিজৰ গাত থকা সেই নতুন কাপোৰ ধৰি তাক ফালি চিৰি বাৰডোখৰ কৰিলে। তেওঁ জাৰ্বিয়ামক ক'লে, তুমি ইয়াৰ দহডোখৰ লোৱা, কিয়নো ইজৰাইলৰ ঈশ্বৰ যিহুৱাই এইদৰে কৈছে, চোৱা, মই চলোমনৰ হাতৰ পৰা ৰাজ্য কাঢ়িলৈ তোমাক দহটা ফৈদ দিম, কিন্তু মোৰ দাস ডায়ুদৰ কাৰণে আৰু ইজৰাইলৰ সমুদায় ফৈদৰ মাজৰ পৰা মই মনোনীত কৰা জিৰচালেমৰ কাৰণে তেওঁ এক ফৈদ পাব, কাৰণ তেওঁলোকে মোক ত্যাগ কৰিলে আৰু চিডুনিয়াসকলৰ অষ্টাৰেত দেৱীক, মোৱাবৰ কমুচ দেৱতাক আৰু অমুনৰ সন্তানসকলৰ মিলকম দেৱতাক সেৱা পূজা কৰিলে। তেওঁলোকে নিজ পিতৃ ডায়ুদৰ নিচিনাকৈ মোৰ দৃষ্টিত যি ভাল তাক কৰিবলৈ আৰু মোৰ বিধি আৰু শাসন প্ৰণালীবোৰ পালন কৰিবলৈ তেওঁলোকে মোৰ পথত চলা নাই। তথাপি মই চলোমনৰ হাতৰ পৰা সমুদায় ৰাজ্যখন নলম, কিন্তু মোৰ আজ্ঞা আৰু বিধিবোৰ পালন কৰাৰ কাৰণে মই মনোনীত কৰা মোৰ দাস ডায়ুদৰ বাবে মই চলোমনৰ জীৱনকালত তেওঁক শাসনকৰ্তা কৰি ৰাখিছো, কিন্তু তেওঁ পুত্ৰৰ হাতৰ পৰা ৰাজ্যলৈ তোমাক দহটা ফৈদ দিম আৰু মোৰ নাম স্থাপন কৰিবৰ কাৰণে মই মনোনীত কৰা জিৰচালেম নগৰৰ মাজত যেন মোৰ দাস ডায়ুদৰ প্ৰদীপ মোৰ সন্মুখত সদায় জ্বলে, এইকাৰণে তেওঁৰ পুত্ৰক এক ফৈদ দিম। তাতে মই তোমাক গ্ৰহণ কৰিম আৰু তুমি তোমাৰ মনৰ সকলো ইচ্ছাৰ দৰে ৰাজত্ব কৰিবা আৰু ইজৰাইলৰ ৰজা হ'বা। আৰু যদি তুমি মোৰ দাস ডায়ুদৰে কৰাৰ দৰে মোৰ বিধি আৰু আজ্ঞা পালন কৰিবলৈ মোৰ সকলো আদেশ মনোযোগ দি মোৰ পথত চলা আৰু মোৰ দৃষ্টিত যি ভাল তাকে কৰা, তেতিয়া মই তোমাৰ লগত থাকিম আৰু মই যেনেকৈ ডায়ুদৰ কাৰণে কৰিলো তেনেকৈ তোমাৰ কাৰণেও এক দৃহ বংশ স্থাপন কৰিম আৰু ইজৰাইলক তোমাক দিম। মই ডায়ুদৰ বংশক ক্লেগ দিম, কিন্তু সদাকাললৈকে নহয়। এইকাৰণে চলোমনে জাৰ্বিয়ামক বধ কৰিবলৈ বিচাৰিলে, কিন্তু জাৰ্বিয়াম মিছৰলৈ গ'ল আৰু মিছৰৰ ৰজা চিচকৰ ওচৰলৈ পলাই গ'ল। চলোমনৰ মৃত্যু নোহোৱালৈকে তেওঁ মিছৰতে থাকিল। চলোমনৰ অৱশিষ্ট বৃত্তান্ত, তেওঁ সকলো কাৰ্য আৰু জ্ঞানৰ কথা জানো চলোমনৰ জীৱন চৰিত্ৰ পুস্তকত লিখা নাই। চলোমনে জিৰচালেমত সমুদায় ইজৰাইলৰ ওপৰত 40 বছৰ ৰাজত্ব কৰিছিল। পাছত চলোমন তেওঁ পূৰ্বপুৰুষসকলৰ লগত নিদ্ৰিত হ'ল আৰু তেওঁক তেওঁৰ পিতৃ দাউদৰ নগৰত মৈদাম দিয়া হ'ল। তেতিয়া তেওঁৰ পুত্ৰ ৰহবিয়াম তেওঁৰ পদত ৰজা হ'ল।